আকাশবাণী গুৱাহাটী পুৱা উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। পঞ্চায়ত নিৰ্বাচনৰ কাইলৈৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 14খন জিলাতেই প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰিছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত বহু বিষয়ববীয়া ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। মাজুলী জিলাৰ 4টা জিলা পৰিষদীয় সমষ্টিত আৰু 20খন গাঁও পঞ্চায়তৰ 213টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে 22টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। দায়িত্বত থকা পলিং বিষয়াসকল ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ইতিমধ্যে ৰাওনা হৈছে। নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া জিলাসমূহত কাইলৈৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত জিলাসমূহৰ পঞ্চায়ত নিৰ্বাচন ক্ষেত্ৰৰ অন্তৰ্গত অঞ্চলৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগিচা, উদ্যোগ আদি বন্ধ থাকিব। ইপিনে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয় কমিটীয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থসামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰগতি অব্যাহত থাকিব বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজিৰ দিনটো মে দিৱস হিচাপে পালন কৰা হৈছে। 1886 চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত শান্তিপূৰ্ণ শ্ৰমিক সমাৱেশত ৰাষ্ট্ৰশক্তিয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত বহুসংখ্যক শ্ৰমিক হতাহত হোৱাৰ ঘটনাৰ স্মৃতিচাৰণৰ উদ্দেশ্যে বিশ্বজুৰি আজিৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হৈ আহিছে। শ্ৰমিকসকলৰ কামৰ সময় আৰু মজুৰি নিৰ্ধাৰণৰ দাবীৰে চিকাগো চহৰত আয়োজিত সমাৱেশখনক বিফল কৰাৰ লক্ষ্যৰে মালিক পক্ষৰ হকে স্থিতি গ্ৰহণ কৰি চৰকাৰে লোৱা এই শ্ৰমিক বিৰোধী ভূমিকাৰ প্ৰতিবাদত তথা সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটো শ্ৰমিক সমাৱেশ, আলোচনা চক্ৰ, সভা সমিতি আদিৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে এই বেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে শ্ৰমিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। বাৰিষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ হাতী ছাফাৰী পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ থাকিব। অৱশ্যে বতৰৰ ওপৰত নিৰ্ভৰ কৰি জীপ ছাফাৰী 15 মেলৈকে খোলা থাকিব বুলি মঙলদৈৰ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিছে। চৰাইদেউ জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজসেৱিকা অঞ্জলি মোহন চেতিয়াক টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে কালি 2025 বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰে। এই বঁটাৰ সৈতে এখন চেলেং, গামোচা, জাপি, এখন হেংদাং, সম্বৰ্ধনা পত্ৰ আৰু এটা স্মাৰক পত্ৰ আছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ব্লক চেন মৌং শীৰ্ষক স্মৃতিগ্ৰন্থ যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মাই উন্মোচন কৰে। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বডফাৰ স্মৃতি শ্ৰদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লছা উপস্থিত থাকিব। ইপিনে অসম চৰকাৰৰ উদ্যোগত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ ল'ব। তেওঁ লগতে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশেষ অতিথি হিচাপে ভাগ ল'ব। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ে 2025-26 শিক্ষাবৰ্ষৰ পৰা 8টা নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন দ্বৈত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সংহত পাঠ্যক্ৰম হিচাপে অভিযান্ত্ৰিক আৰু ব্যৱস্থাপনা শিক্ষাৰ সমন্বয় কৰা হৈছে। ডিব্ৰুগড়ৰ খলিহামাৰী নিবাসী সৰ্বৰহী মহিলা মফিদা শ্বাহৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ।